মৰ্ণিং, এইটো আকাশবাণী কহিমা ফজৰ খবৰ পঢ়ি আছে সংগীতা শৰ্মা। নাগালেণ্ড লগা লিগেল ইনফ্ৰাষ্ট্ৰাকচাৰ কে একটা ডাঙৰ আগে কদম দিয়া হিচাপে মিনিষ্ট্ৰী অফ ল আৰু জাষ্টিচ পৰা নটৰী পাব্লিক কাৰণে ষ্টেট লগা কটাকে 200 পৰা 400 টি বঢ়াই দিছে। ডিপাৰ্টমেণ্ট অফ লিগেল এফেয়াৰ্ছ পৰা জাৰি কৰি দিয়া এটা নটিফিকেশ্যন মতে নটৰীজ ৰুল 1956 কে এমেণ্ড কৰি দি কিনে এইটো কদম লৈ দিছে আৰু এইটো 17 অক্টোবৰ পৰা লাগু হৈ যাইছে। ল আৰু জাষ্টিচ কাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰী হিচাপে তেওঁ লগা 10 ইয়াৰ সময়তে ৱাই কি খেতৰ পৰা নিউ দিল্লীতে ইউনিয়ন ল মিনিষ্টাৰ অৰ্জুন ৰাম মেঘৱালকে বাৰ বাৰ ৰিপ্ৰেজেণ্টেশ্যন দিয়া পাছতে এইটো উন্নতি আগে আহি যা আছে। দস্তুৰী চাও আৰু খুশিৰ লগতে আজি পুৰা দেশতে ফেষ্টিভেল অফ লাইটছ দিৱালী মানি আছে। বিয়া ওপৰতে ভাল লগা জিত হোৱাকে জনাই দিয়া এইটো ফেষ্টিভেলকে ঘৰ টেম্পলছ আৰু দুচৰা পাব্লিক জাগাবিলাক উজালা কৰি দিকিনা চেলিব্ৰেট কৰি আছে। বেলেগ বেলেগ চিটিজ বিলাকে ৰাস্তা আৰু বজাৰ জাগাবিলাকে ৰং বিৰঙী লাইটছ আৰু ফুল লগতে সাজাই দিকিনা আছে। প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু আৰু ভাইচ প্ৰেছিডেণ্ট চি পি ৰাধাকৃষ্ণন পৰা দিৱালী লগা অৱসৰতে দেশকে শুভকামনা জনাই দিছে। তেওঁ লগা মেছেজটোৱে প্ৰেছিডেণ্ট মুৰ্মু পৰা কৈছে, খুচি লগা এইটো ফেষ্টিভেল এটা অৱসৰ আছে নিজে ওপৰতে ভাৱনা কৰি দিবলৈ আৰু নিজেকে সুধাৰ কৰি দিবলৈ আৰু এইটোৰ পৰা এক দুচৰা নিমিত্তে মৰম আৰু ভাইচাৰা লগা মেছেজ দিয়ে। দিৱালীকে সুৰক্ষিত জিম্মেদাৰী আৰু একটা সাথি ভাই লগা বাতাৱৰণতে চেলিব্ৰেট কৰি দিবলৈ কাৰণে তেওঁৰ পৰা সবকে অনুৰোধ কৰি দিছে। প্ৰেছিডেণ্ট মুৰ্মুৰ পৰা প্ৰাৰ্থনা কৰিছে কি এইটো দিৱালীৰ পৰা সব নিমিত্তে খুচি শান্তি আৰু কুশলতা আনি দিব। তেওঁ লগা মেছেজটোৱে শ্ৰী ৰাধাকৃষ্ণন পৰা কামনা কৰিছে কি এইটো ফেষ্টিভেল পৰা সব নিমিত্তে শান্তি কুশলতা আৰু ভাল গাঁও আনি দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা চিটিজেন্স খান কে স্বদেশী বস্তু কিনিবলৈ আৰু 140 কৰ ইণ্ডিয়ানছ খান লগা হাৰ্ডৱৰ্ক কে চেলিব্ৰেট কৰি দি কিনা এইটো ফেষ্টিভেল ছিজন কে আগবঢ়াই দিবলৈ অনুৰোধ কৰি দিছে। এইটো ফেষ্টিভেল ছিজন সময়তে কিনিয়া বস্তুকে ছচিয়েল মিডিয়াতে শ্বেয়াৰ কৰি দিবলৈ আৰু গৰ্ভ লগতে ইয়ে স্বদেশী হে কৈ দিবলৈ তেওঁৰ পৰা চিটিজেন্স খান কে অনুৰোধ কৰি দিছে। এইটো ফেষ্টিভেল ছিজন সময়তে মাতুন স্বদেশী বস্তু খৰিদ কৰি দিবলৈ আমন্ত্ৰিত কৰি দিয়া মাই গভ ইণ্ডিয়াৰ পৰা শুরু কৰি দিয়া একটা স্পেশাল কেম্পেইন চেলিব্ৰেট দিৱালী এণ্ড এম্পাৱাৰ স্বদেশী লগা একটা পোষ্ট কে তেওঁৰ পৰা জবাব দি থাকিছিলে। চিটিজেন্স খান কে শুভকামনা দি কিনা প্ৰধানমন্ত্ৰীৰ পৰা আশা কৰিছে কি এইটো লাইট লগা ফেষ্টিভেল পৰা মিল মিলাপ খুচি আৰু কুশলতা আনি দিব। তেওঁৰ পৰা আশা কৰিছে কি ভাইচাৰা লগা ভাৱনা সবফালে থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা জনাই দিয়া আৰু যোৱা মহিনা লগা 22 তাৰিখে শুৰু কৰি দিয়া জি এছ টি বচত উৎসৱ পৰা সমাজ লগা সব ক্ষেত্ৰ লগা মানুহখানকে লাভ দি আছে। দেশ লগা ইলেক্ট্ৰনিক ছেক্টৰ কে মজবুত বনাই দিয়া তে জি এছ টি ৰিফৰ্মছ লগা ডাঙৰ কদম কে জনাই দি কিনা আজি এটা ৰিপৰ্ট আনি দি আছে।
নেক্সট জেনেৰেশ্যন জি এছ টি ৰিফৰ্মছ পৰা প্ৰত্যেকটা ঘৰ পাৰিবৰ কাৰণে বস্তু আলগ আলগ সস্তা বনাই দি কিনা ইণ্ডিয়া লগা ইলেকট্ৰনিক ছেক্টৰ কে ডাঙৰ হিচাপে বঢ়াই দি আছে। হোম এপ্লাইন্সেছ যেনেকা এয়াৰ কণ্ডিশনাৰ্ছ, ডিছৱাশ্বাৰ্ছ আৰু টেলিভিশ্যন বিলাক ওপৰত টেক্স ৰেট কে 28% নামাই দিছে। এইটো কদম পৰা চিটিজেনছ কাৰণে বস্তু সস্তা বনাই দিয়াৰ লগত ডমেষ্টিক প্ৰডিউচাৰ্ছ খান কে বি মাৰ্কেট লগা চাইজ বঢ়াই দিয়াতে মদত কৰি দিয়াছে। এইটো লগত চৰকাৰ পৰা মনিটাৰ্ছ আৰু প্ৰজেক্টাৰ্ছ ওপৰত টেক্স ৰেট কে বি 28% কম কৰি দিছে। এইটো কদম পৰা কনজিউমাৰ্ছ কে লাভ দিয়া লগতে দেশ লগা ষ্টাৰ্ট আপ লগা বাতাৱৰণ ভি সহায়ক কৰি দিয়াছে। আকাশবাণী কহিমা।
চিফ মিনিষ্টাৰ নিফি ৰিঅ'ৰ পৰা আজি নাগালেণ্ড পিপলছ ফ্ৰণ্ট লগা ট্ৰেডিশ্যনেল চেণ্ট্ৰেল এক্সিকিউটিভ কাউন্সিল চি ই চি লগা মিটিংকে এড্ৰেছ কৰি দিবলৈ আছে। এন ডি পি পি লগতে মাৰ্জৰ পাছতে এন পি এফ লেজিছলেটৰ পাৰ্টি লগা লিডাৰ হিচাপে এইটো শ্ৰী ৰিঅ' লগা পহিলা এড্ৰেছ হবলৈ আছে। এন পি এফ পৰা ডিভিজন ৰিপ্ৰেজেণ্টেটিভছ, প্ৰেচিডেণ্টছ, নমিনিজ আৰু সব পাৰ্টি এম এল এছ কে লৈ সব চি ই চি মেম্বাৰ্ছ খানকে কহিমাতে পাৰ্টি লগা চেণ্ট্ৰেল অফিচতে এইটো মিটিংতে যোগ দিবলৈ হুকুম দিছে। নাগালেণ্ড ইনফ্লুয়েঞ্চাৰ সামিট 2025 লগা দুচৰা দিনতে ৱৰশ্বিপ, ডিছকাশ্যন আৰু খুচি লগা কমিউনিটি মমেণ্টছ দেখিবলৈ পাইছে। এইটোতে ফেইথ ওপৰতে পেনেল ডিছকাশ্যন আৰু ইউথ ওপৰতে ছচিয়েল মিডিয়া লগা ইনফ্লুয়েঞ্চবিলাক আলোচনা হৈছিলে।
And online platforms replace in-person faith communities. I am grateful for technology and for the digital platforms and space that it offers to further the spread of God.
We can see the impact that, you know, digital ministries and platforms had on all of us.
প্রেস সেশন স্কেচারি ক্রিয়েটিভ কম্পিটিশন আর একটা ইলেকট্রনিক ইভিনিং কনসার্ট লগতে এই দিন শেষ হয়েছিল। এই তিন দিন লম্বা সাবমিট আজি শেষ হয়ে যায় আছে বেলেগ বেলেগ কম্পিটিশনস আর অ্যাওয়ার্ড সেরেমনিস বিলাক লগতে। এই লগতে আজি ফুজির লগা খবর দিয়া শেষ করে আছে। শুনে থাকিবি সাম লগা খবর 7:10 আনি দিব। আপনি খান সব লগা দিন ভাল হব বলে আশা করে আছে।